প্ৰথম ৰাজাৱলী ২০ অধ্যায়। আহাবে দুবাৰ অৰামিয়াসকলক জয় কৰা। পাছত অৰাম ৰজাৰ বিনহদে নিজৰ সৈন্যসমূহক গোট খুৱালে। তেওঁ লগত ৩২জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ সমৰীয়া অৱৰোধ কৰিলে আৰু সমৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তেওঁ নগৰলৈ ইজৰাইলৰ ৰজা আহাবৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ক'লে, বিনহদে এই কথা কৈছে, তোমাৰ ৰূপ আৰু সোণ মোৰ, আৰু তোমাৰ সবাতোতকৈ উত্তম পত্নীসকল আৰু সন্তানসকল আটাইবোৰ এতিয়াৰ পৰা মোৰেই। তেতিয়া ইজৰাইলৰ ৰজাই উত্তৰ দি ক'লে, সেই মোৰ প্ৰভু মহাৰাজ, আপুনি যিদৰে কৈছে তেনেদৰেই হ'ব, মই আৰু মোৰ সকলো আপোনাৰেই। পাছত দূতবোৰে পুনৰাই আহি ক'লে, বিনহদে এই কথা কৈছে, তুমি তোমাৰ ৰূপ সোণ পত্নীসকল আৰু সন্তানসকলক মোলৈ সোধাই দিয়া বুলি ক'বলৈ তোমাৰ ওচৰলৈ দূত পঠিয়াইছো হয়, কিন্তু কাইলৈ এনে সময়ত মই মোৰ ডাকবোৰক তোমাৰ ওচৰলৈ পঠিয়াম, তাতে তেওঁলোকে তোমাৰ ঘৰত আৰু তোমাৰ ডাকবোৰৰ ঘৰত বিচাৰ কৰি তেওঁলোকৰ দৃষ্টিত যি উত্তম সেই সকলোকে দখল কৰি লৈ আহিব। তেতিয়া ইজৰাইলৰ ৰজাই দেশৰ বৃদ্ধ লোকসকলক মাতি আনি তেওঁলোকক ক'লে, মই বিনয় কৰোঁ, তোমালোকে বিবেচনা কৰি চোৱা কিদৰে এই মানুহজনে কেৱল অনিষ্টৰ চেষ্টা কৰিছে, কিয়নো তেওঁ মোৰ ভাইজা আৰু সন্তানসকলক নিজৰ কৰিবলৈ আৰু মোৰ ৰূপ ও সোণৰ কাৰণেও আদেশ পঠিওৱাত মই তেওঁক অস্বীকাৰ কৰা নাই। তেতিয়া বৃদ্ধ লোকসকল আৰু সকলো প্ৰজাই আহাবক ক'লে, আপুনি তেওঁৰ কথা নুশুনিব আৰু সেই কথাৰ সন্মতো নহ'ব। এই হেতুকে আহাবে বিনহদৰ দূতবোৰক ক'লে, মোৰ প্ৰভু মহাৰাজক ক'বা, আপুনি প্ৰথমে আপোনাৰ দাসৰ ওচৰলৈ দূত পঠিয়াই যি কৈছিল সেই সকলোকে মই কৰিম, কিন্তু দ্বিতীয়বাৰ যি দাবী কৰিছে সেই বিষয়ে হ'লে মই কৰিব নোৱাৰোঁ। পাছত দূতবোৰে গৈ তেওঁ সেই বাতৰি দিলে। তেতিয়া বিনহদে তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক'লে, এই সমৰীয়াৰ ধূলি যদি মোৰ পাছত অহা লোকসকলৰ প্ৰতিজনলৈ এমুঠিকৈ জোৰে, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতোতকৈও অধিক দণ্ড দিয়ক। তাতে ইজৰাইলৰ ৰজাই উত্তৰ দি ক'লে, তোমালোকে তেওঁক কোৱাগৈ, কোনো লোকেও যেন ৰণৰ সাজ গাত পিন্ধি তেওঁ সাজ হলুকুৱাজনৰ দৰে অহংকাৰ নকৰক। পাছত যি সময়ত বিনহদত আৰু তেওঁৰ লগৰ ৰজাসকলে প্ৰজাবোৰত পান কৰি আছিল, তেতিয়া তেওঁ সেই বাতৰি শুনি নিজ ডাকবোৰক ক'লে, তোমালোকে ৰণৰ বেহু পাতা। তেতিয়া তেওঁলোকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বেহু পাতিলে। এজন ভাববাদীয়ে ইজৰাইলৰ ৰজা আহাবৰ ওচৰলৈ আহি ক'লে, জিহুৱাই এই কথা কৈছে, তুমি সেই মহালোকসকলৰ সৈন্য দলটো দেখিছানে? চোৱা, আজি মই তেওঁলোকক তোমাৰ হাতত সমৰ্পণ কৰি দিম। তেতিয়া ময়ে যে জিহুৱা সেই বিষয়ে তোমালোকে জানিবা। আহাবে ক'লে, কাৰ দ্বাৰাই এনে কৰিবা? ভাববাদীজনে ক'লে, জিহুৱাই এইদৰে কৈছে, প্ৰদেশত সেৱা কৰা অধিপতিসকলৰ ডেকাসকলৰ দ্বাৰাই। তেতিয়া আহাবে সুধিলে, যুদ্ধ কোনে আৰম্ভ কৰিব? তেওঁ ক'লে, তুমি পাছত তেওঁ প্ৰদেশৰ অধিপতিসকলৰ ডেকাসকলক একত্ৰিত কৰিলে। তেতিয়া তেওঁ ২৩২জন লোক পালে। তেওঁলোকৰ পাছত তেওঁ সকলো লোকক, ইজৰাইলৰ আটাই সন্তানসকলক একত্ৰিত কৰি ৭০০০ লোক হ'ল। পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ'ল। সেই সময়ত বিনহদত আৰু তেওঁ সহায় কৰিবলৈ সেই ৩২জন ৰজাই প্ৰজাবোৰত পান কৰি মতলীয়া হৈ আছিল। তেতিয়া প্ৰদেশৰ অধিপতিসকলৰ ডেকাসকলে আগে আগে ওলাই গ'ল। তেতিয়া বিনহদে পঠিওৱা কিছুমান লোকে তেওঁক আহি খবৰ দিলে বোলে, সমৰীয়াৰ পৰা লোকসকল বাহিৰলৈ ওলাই আহিছে। তেতিয়া বিনহদে ক'লে, তেওঁলোকে সন্ধিৰ বাবেই ওলাই আহক বা যুদ্ধৰ কাৰণেই ওলাই আহক, তেওঁলোকক জীয়াই জীয়াই ধৰিবা। এনেতে প্ৰদেশৰ অধিপতিৰ ডেকাসকল আৰু তেওঁলোকৰ পাছত যোৱা সৈন্যদল নগৰৰ বাহিৰ ওলাই গ'ল। তেওঁলোকক প্ৰতিজনে নিজৰ নিজৰ সন্মুখত থকা লোকক বধ কৰিলে। তেতিয়া অৰামিয়াসকল পলাবলৈ ধৰাত ইজৰাইলৰ লোকসকলে তেওঁলোকৰ পাছে পাছে খেদি গ'ল। কিন্তু অৰামৰ ৰজা বিনহদে কিছুমান অশ্বাৰোহী সেনাৰ সৈতে ঘোঁৰাত উঠি পলাই সাৰিল। তেতিয়া ইজৰাইলৰ ৰজাই ওলাই গৈ তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰ নষ্ট কৰিলে আৰু অৰামিয়াসকলৰ মাজত মহাসংহাৰ কৰিলে। তাৰপাছত সেই ভাববাদীয়ে ইজৰাইলৰ ৰজাৰ ওচৰলৈ আহি ক'লে, বোলে, তুমি গৈ নিজকে বলৱান কৰা আৰু তুমি সাৱধান হৈ নিজে কি কৰা উচিত সেই বিষয়ে বিবেচনা কৰা, কিয়নো বছৰ ঘূৰি অহাৰ সময়ত অৰামৰ ৰজাই তোমাৰ বিৰুদ্ধে পুনৰাই আহিব। পাছত অৰামৰ ৰজাৰ ডাকবোৰে তেওঁক ক'লে, তেওঁলোকৰ দেৱতা পৰ্বতীয়া দেৱতা, এইকাৰণে তেওঁলোক আমাতকৈ শক্তিশালী আছিল। কিন্তু আমি যদি সমৰ্থলত তেওঁলোকৰ লগত যুদ্ধ কৰোঁ, তেতিয়া আমি নিশ্চয় তেওঁলোকতকৈ শক্তিশালী হৈ তেওঁলোকক পৰাজয় কৰিম। আৰু আপুনি ইয়াকো কৰক, ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই তেওঁলোকৰ বাবদ সেনাপতি নিযুক্তি কৰক, আৰু আপুনি হেৰুৱা সৈন্য সামন্তৰ যিমান ঘোঁৰা আৰু যিমান ৰথ আছিল সিমান ঘোঁৰা আৰু ৰথ থকা সৈন্য গোটাওক, তেতিয়া আমি সমৰ্থলত তেওঁলোকৰ লগত যুদ্ধ কৰিম, তাতে আমি নিশ্চয় তেওঁলোকক পৰাজয় কৰিম। তেতিয়া বিনহদে তেওঁলোকৰ কথা শুনিলে আৰু সেইদৰে কৰিলে। পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিনহদে অৰামিয়াসকলক গোটাই ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ'ল। তেতিয়া ইজৰাইলৰ সন্তানসকলক গোটোৱা হৈছিল আৰু তেওঁলোকৰ কাৰণে যুদ্ধ কৰিবলৈ আহাৰীয় দ্ৰব্য যোগোৱা আছিল। তেওঁলোকে অৰামিয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে আৰু তেওঁলোকৰ সন্মুখত চাউনি পাতিলে। তাতে ইজৰাইলৰ সন্তানসকলক ছাগলী পোৱালিৰ দুটা সৰুজাকৰ নিচিনা দেখা গ'ল, কিন্তু অৰামিয়াসকল দেশ জুৰি আছিল। সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইজৰাইলৰ ৰজাক ক'লে, জিহুৱাই এই কথা কৈছে, অৰামিয়াসকলে কৈছে যে জিহুৱা পৰ্বতীয়া ঈশ্বৰ, সমৰ্থলত থকা ঈশ্বৰ নহয়, এইকাৰণে মই সেই মহালোকসমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম। তেতিয়া ময়ে যে জিহুৱা সেই বিষয়ে তোমালোকে জানিবা। তাৰপাছত তেওঁলোকে সাত দিনলৈকে সন্মুখাসন্মুখী হৈ চাউনিত থাকিল। সপ্তম দিনা যুদ্ধ লাগিল। তাতে ইজৰাইলৰ সন্তানসকলে একেদিনাই অৰামিয়াসকলৰ 100,000 পদাতিক সৈন্যক সংহাৰ কৰিলে, কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল। আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা 27,000 লোকৰ ওপৰত পৰিল। বিনহদত নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঠালিত সোমাল। পাছে তেওঁ ডাকবোৰে তেওঁক ক'লে, চাওক, আমি শুনিছোঁ যে ইজৰাইলৰ বংশৰ ৰজাসকল দয়ালু ৰজা, এই হেতুকে বিনয় কৰোঁ, আমি কঁকালত ছট পিন্ধি ডিঙিত লেজু লৈ বাহিৰ হৈ ইজৰাইলৰ ৰজাৰ ওচৰলৈ যাওঁ হওক, কিজানি তেওঁ আপোনাৰ প্ৰাণ ৰক্ষা কৰিব। তেতিয়া তেওঁলোকে ছট পিন্ধি ডিঙিত লেজু লৈ ইজৰাইলৰ ৰজাৰ ওচৰলৈ আহি ক'লে, আপোনাৰ দাস বিনহদে কৈছে, মই বিনয় কৰোঁ, মোক জীয়াই ৰাখক। তেতিয়া আহাবে ক'লে, বিনহদত এতিয়াও জীয়াই আছেনে? তেওঁ মোৰ ভাই। তেতিয়া সেই লোকসকলে ইয়াকে শুভ লক্ষণ বুলি বুজি তেওঁ মনৰ ভাৱ স্পষ্ট কৰি উলিয়াবলৈ বেগাই ক'লে, আপোনাৰ ভাই বিনহদত জীয়াই আছে। তেতিয়া তেওঁ ক'লে, তোমালোকে গৈ তেওঁক আনা। তেতিয়া বিনহদত বাহিৰ ওলাই তেওঁৰ ওচৰলৈ অহাত ৰজাই তেওঁক ৰথত তুলিলে। তেতিয়া বিনহদে তেওঁক ক'লে, মোৰ পিতৃয়ে তোমাৰ পিতৃৰ পৰা যি যি নগৰ লৈছিল সেই নগৰবোৰক মই তোমাক পুনৰাই ঘূৰাই দিম, আৰু মোৰ পিতৃয়ে যেনেকৈ চমৰীয়াত 7 বজাৰ বহুৱাইছিল, তুমিও তোমাৰ কাৰণে সেইদৰে ধৰ্মচক্ৰত হাত বজাৰ বহুৱাবা। আহাবে ক'লে, মই এই চুক্তিৰেই তোমাক বিদায় কৰিম। এইদৰে আহাবে তেওঁৰ লগত নিয়ম বান্ধি তেওঁক বিদায় দিলে। পাছত শিষ্যভাৱবাদীসকলৰ মাজৰ এজনে তেওঁৰ লগৰ এজনক জিহুৱাৰ বাক্যৰ দ্বাৰাই ক'লে, মই বিনয় কৰোঁ, মোক মাৰা। কিন্তু সেই লোকজনে মাৰিবলৈ মান্তি নহ'ল। তেতিয়া তেওঁক ক'লে, তুমি জিহুৱাৰ বাক্য নমনাৰ কাৰণে তুমি মোৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তোমাক বধ কৰিব। পাছত তেওঁৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তেওঁক পাই বধ কৰিলে। তেওঁ আৰু এজন লোকক পাই ক'লে, মই বিনয় কৰোঁ, মোক মাৰা। তাতে সেই মানুহজনে তেওঁক মাৰি তেওঁক আঘাত কৰিলে। পাছত সেই ভাৱবাদীয়ে গৈ চকুৰ ওপৰত কাপোৰ বান্ধি নিজকে চিনিব নোৱাৰা কৰি বাটত ৰজালৈ বাট চাই থাকিল। তাৰ পাছত ৰজা ওচৰেদি যাওঁতে তেওঁ বৰ মাতেৰে ৰজাক ক'লে, আপোনাৰ এই দাসে যুদ্ধলৈ যাওঁতে এজন সৈন্যক ঘূৰি আহি মোৰ ওচৰলৈ এজন হত্তুক আনি ক'লে, এই লোকজনক ৰাখা, যদি তেওঁ কেনেবাকৈ হেৰায় তেন্তে তাৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ যাব, নাইবা তুমি এক কিকৰ পৰিমাণ ৰূপ দিব লাগিব। কিন্তু আপোনাৰ এই দাসে ইফালে সিফালে কামত লাগি থাকোঁতে সেই লোকজন পলাই গ'ল। তেতিয়া ইজৰাইলৰ ৰজাই তেওঁক ক'লে, তেন্তে তোমাৰ তেনে দণ্ড হওক, তুমি নিজেই তাক নিশ্চয় কৰিলা। তেতিয়া সেই ভাববাদীজনে বেগাই নিজৰ চকুৰ ওপৰৰ পৰা কাপোৰ গুচালে। তাতে ইজৰাইলৰ ৰজাই তেওঁ যে ভাববাদীসকলৰ মাজৰ এজন তাক চিনি পালে। পাছত তেওঁ ৰজাক ক'লে, জিহুৱাই এই কথা কৈছে, মই যিজনক বিনাশৰ অৰ্থে বৰ্জিত কৰিছিলোঁ, তুমি নিজৰ হাতৰ পৰা তেওঁক এৰি দিলা, এইকাৰণে তেওঁ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ আৰু তেওঁৰ প্ৰজাসকলৰ সলনি তোমাৰ প্ৰজাসকলৰ প্ৰাণ যাব। তেতিয়া ইজৰাইলৰ ৰজাই অসন্তুষ্ট হ'ল আৰু খঙেৰে ঘৰলৈ গ'ল। পাছত চমৰীয়াত আহি উপস্থিত হ'ল।